চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
প্রভু তোমালৈ মনত পৰে, দূরদিগন্ত মার্যাদ ধরা হেঙুলি বেলি লৈছাই দূরদিগন্ত মার্যাদ ধরা হেঙুলি বেলি লৈছাই বাহলে বুলি জাত পাতি উরা বিহঙ্গর বিম লৈছাই হৃদয় উঠলে বহু যাবেগে প্রভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? প্ৰথমতেই আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠান শুনি থকাৰ কাৰণে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ আৰু অতি আশাৰে প্ৰচাৰ কৰোঁ আমাৰ শ্ৰোতাসকলৰ সহায় হওক বুলি। যদিও এই কাম কৰাৰ বাবে আমি নিজকে উপযুক্ত বুলি নাভাবোঁ, কিন্তু আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্টৰ বাণী প্ৰকাশ কৰাৰ যি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি সঁহাৰি দিবলৈ চেষ্টা কৰিয়েই আমি আজিলৈকে এই কাম কৰি আহিছোঁ। এই কাম কৰাত আমি কিমান দূৰ সফল হৈছোঁ তাৰ বিচাৰ আপোনালোকৰ হাতত। অনুগ্ৰহ কৰি আপোনাৰ মতামত আমাক জনাবনে? আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন, বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো আমি অযোগ্য অধাৰ্মিক লোক হোৱা স্বত্বেও তুমি আমাক দলিয়াই পেলোৱা নাই, কিন্তু তোমাৰ মৰমেৰে, তোমাৰ অনুগ্ৰহেৰে আমাক আঁকোৱালি লৈছা। আমাক উদ্ধাৰ কৰিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিছা। এতিয়া প্ৰভু, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰাটো তুমি আমাক সহায় কৰা। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগতেই থাকি এই অনুষ্ঠান তুমিয়েই পৰিচালিত কৰা। এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। নহয় জানো, যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় বিৱৰণ পুস্তকৰ 28 অধ্যায়লৈকে আলোচনা কৰিছিলোঁ। গতিকে আজি আমি এই পুস্তকৰ 29 অধ্যায়ৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছোঁ। প্ৰথম পদটো পঢ়ি দিছোঁ, দ্বিতীয় বিৱৰণ 29 অধ্যায় প্ৰথম পদ। যিহুৱাই হৰেবত ইছৰাইলৰ সন্তানবিলাকৰে সৈতে কৰা নিয়মটিৰ বাহিৰে মোৱাব দেশত তেওঁবিলাকৰে সৈতে তেওঁ যি নিয়ম কৰিবলৈ মুচিক আজ্ঞা কৰিলে, সেই নিয়মটিৰ বাক্য এইবোৰ। হৰেবত ঈশ্বৰে যি নিয়ম স্থাপন কৰিছিল সেইটো হৈছে 10 আজ্ঞা। ইয়াক মুচিৰ বিধান বুলিও কোৱা হয়। এতিয়া ঈশ্বৰে আন এটা নিয়ম স্থাপন কৰিব আৰু এই নিয়মটো সেই প্ৰতিজ্ঞাৰ দেশৰ লগত জড়িত। ইয়াক পলেষ্টিয়া নিয়ম বুলি কোৱা হয়। ইছৰাইলৰ লোকসকল সেই প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ আগে আগে এই নিয়মটো ঈশ্বৰে স্থাপন কৰিছিল। 2 পদটো পঢ়ি দিছো। পাছে মুচিয়ে গোটেই ইছৰাইলক মাতি কলে, যীহুৱাই মিছৰ দেশত ফৰৌন আৰু তেওঁৰ সকলো পাত্ৰ মন্ত্ৰীবিলাকলৈ আৰু গোটেই দেশলৈকো তোমালোকৰ চকুৰ আগত যি যি কৰিছিলে সেই আটাই কাৰ্য তুমি দেখিবলৈ পালা। ঈশ্বৰে মিছৰ দেশৰ ৰজা ফৰৌন আৰু তেওঁৰ পাত্ৰ মন্ত্ৰীবিলাকলৈ যি যি কৰিছিল সেই সকলোবিলাকৰ কথা মুচিয়ে এতিয়া তেওঁলোকক মনত পেলাই দিছে। 3 পদ, সেই নানা পৰীক্ষা চীন আৰু সেই মহা অদ্ভুত লক্ষণ তোমালোকে দেখিবলৈ পালা। মিছৰত ঈশ্বৰে যি মহাপৰাক্ৰম দেখুৱাইছিল সেই সকলো কথা, ঈশ্বৰৰ সকলো পৰাক্ৰম কাৰ্যৰ কথা মুচিয়ে লোকবিলাকক আকৌ সোঁৱৰাই দিছে। 4 পদ, কিন্তু যীহুৱাই তোমালোকক বুজিবলৈ মন, দেখিবলৈ চকু আৰু শুনিবলৈ কাণ আজিলৈকে দিয়া নাই। কিন্তু ইছৰাইলৰ লোকসকলে দেখিও নেদেখা, শুনিও নুশুনা, বুজিও নুবুজা হৈয়ে থাকিল। প্ৰতি খোজতে তেওঁলোকে অবিশ্বাস আৰু অবাধ্যতাহে প্ৰকাশ কৰি আহিল। এই বিষয়ে যীশুৱে ভাওবাদীয়ে বহুতো কথা কৈছে, সেই বিষয়ে আমি পাছত পঢ়িবলৈ পাম। ইছৰাইল জাতিৰ এই আত্মিক অন্ধতাৰ বিষয়ে পাচনি পৌলেও লিখিছে। এতিয়া ইয়াত ঈশ্বৰে এইটোকে কৈছে যে ইছৰাইলৰ লোকসকলক ঈশ্বৰে তেনেকুৱা দেখিও নেদেখা, শুনিও নুশুনা, বুজিও নুবুজা অৱস্থাতে এৰি দিছিল, কাৰণ ভাল হবলৈ তেওঁলোকৰ ইচ্ছা নাছিল। তেওঁলোকে জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰ যীহোৱাৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি লৈছিল, আৰু ঈশ্বৰেও তেওঁলোকক সেই অবিশ্বাসপূৰ্ণ অৱস্থাতে এৰি দিছিল। আৰু মই 40 বছৰ তোমালোকক অৰণ্যত ভ্ৰমণ কৰাইছো, তোমালোকৰ গাত তোমালোকৰ কাপোৰ পুৰণি হৈ ফটা নাই, আৰু তোমালোকৰ ভৰিৰ জোতাও পুৰণি হৈ ফাটি যোৱা নাই। এইটো আচৰিত কথা নহয়নে? তেওঁলোকৰ লগত ঈশ্বৰৰ সহায় থকা কাৰণে আচলতে এইটো ঘটা নাছিল। আচলতে সেইটো এটা অলৌকিক কাৰ্য ঈশ্বৰে কৰি দেখুৱাইছিল। 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পাঠ কৰিলে আমি কিছুমান কথা দেখিবলৈ পাওঁ। অৰণ্যত তেওঁলোকলৈ যিমানবোৰ আচৰিত আচৰিত কাৰ্য কৰি ঈশ্বৰে দেখুৱাই আছিল, সেই গোটেইবোৰ ইয়াত উল্লেখ কৰা নাই। কেৱল তাৰে ভিতৰৰ পৰা কেইটামান কথাহে তেওঁলোকক মনত পেলাই দিয়া আমি ইয়াত দেখিবলৈ পাওঁ। আজি আমি বহুতো মানুহ লগ পাওঁ যিবিলাকে কয় যে ঈশ্বৰে যদি তেওঁলোকৰ আগত কিবা অলৌকিক কাৰ্য কৰি দেখুৱায়, তেতিয়াহ'লে তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰিব। বহুতে ভাবে ঈশ্বৰে নিজকে প্ৰকাশ কৰি আচৰিত আচৰিত কাম কৰি দেখুৱালে বহুতো মানুহে তেওঁত বিশ্বাস কৰিব। কিন্তু ইয়াতে আমি এটা কথা মনত ৰখা ভাল হ'ব। এই ইছৰাইলীয় লোকবিলাকে 40 বছৰ ধৰি ঈশ্বৰৰ অলৌকিক কামবোৰ দেখিছিল, তথাপি বিশ্বাস কৰা নাছিল। এনেদৰে মুছিয়ে ইছৰাইলৰ লোকসকলক তেওঁলোকৰ ইতিহাস চমুকৈ সোঁৱৰাই দিছে। ঈশ্বৰে কি অপূৰ্ব অতুলনীয়ভাৱে তেওঁলোকক যত্ন লৈ আহিছে সেই কথা মনত পেলাই দিছে। আৰু এইখিনি হৈছে সেই পলেষ্টিয়া নিয়মৰ আগকথা। আমি ইতিমধ্যে উল্লেখ কৰিছো যে এই পলেষ্টিয়া নিয়ম আছিল চৰ্তবিহীন, অৰ্থাৎ এইটো একপক্ষীয় চুক্তি। ইছৰাইলৰ লোকসকলে যিয়েই নকৰক লাগিলে, এই চুক্তিৰ লৰচৰ নহয়। ঈশ্বৰে কৰা এই চুক্তি চিৰদিনলৈকে থাকিব। কিন্তু সেই দেশত ইছৰাইলৰ লোকসকলে কিমান দিন আধিপত্য চলাই থাকিব পাৰিব সেইটো নিৰ্ভৰ কৰিব তেওঁলোকে ঈশ্বৰক মানি চলা নচলাৰ ওপৰত। 10 পদৰ পৰা 13 নম্বৰ পদলৈকে পাঠ কৰি দিছো। যীহোৱাই তোমাক যেনেকৈ কৈছিল আৰু তোমাৰ পূৰ্বপুৰুষ আব্ৰাহাম, ইছহাক আৰু জাকুবৰ আগত যেনেকৈ শপত কৰিছিল, তেনেকৈ তেওঁ যেন আজি তোমাক নিজ প্ৰজা বুলি স্থাপন কৰে আৰু তোমাৰ ঈশ্বৰ হয়, এই নিমিত্তে যি নিয়ম তোমাৰ ঈশ্বৰ যীহোৱাই আজি তোমাৰ লগত স্থিৰ কৰিব আৰু যি শপত কৰিব, সেইদৰে নিজকে বান্ধিবলৈ তোমালোক সকলোৱে, অৰ্থাৎ তোমালোকৰ মূল মানুহ, তোমালোকৰ ফৈদবিলাক আৰু তোমালোকৰ বৃদ্ধবিলাক, তোমালোকৰ বিষয়াবিলাক আদি কৰি ইছৰাইলৰ আটাই পুৰুষ, তোমালোকৰ ল'ৰা ছোৱালী, তোমালোকৰ তিৰোতাবোৰ আৰু তোমালোকৰ চাউনীৰ মাজত থকা তোমালোকৰ খৰিকটীয়াৰে পৰা পানী যোগনীয়াৰলৈকে বিদেশী লোক আজি নিজ ঈশ্বৰ যীহোৱাৰ আগত থিয় হৈ আছা। ঈশ্বৰে যে ইছৰাইলৰ লোকসকলৰ সৈতে এটা চুক্তি স্থাপন কৰিব, সেই কথা মুছিয়ে জনাই দিছে, আৰু ইছৰাইলৰ সকলো লোকেই তাত উপস্থিত আছিল। 14 আৰু 15 পদ, আৰু মই এই নিয়মটি যে কেৱল তোমালোকৰেই লগত স্থিৰ কৰিছো আৰু এই শপত কৰিছো এনে নহয়, কিন্তু আমাৰে সৈতে আজি এই ঠাইত আমাৰ ঈশ্বৰ যীহোৱাৰ আগত যি লোক থিয় হৈ আছে আৰু যি লোক আজি আমাৰ আগত বৰ্তমান নাই, উভয়ৰ লগতো এই নিয়ম স্থিৰ কৰিছো আৰু এই শপত কৰিছো। মুছিৰ যোগেদি ঈশ্বৰে স্থাপন কৰিবলৈ ওলোৱা এই বন্দোবস্ত বা চুক্তিটো চিৰদিনীয়া। সেই সময়ত তাত উপস্থিত থকা লোকসকলৰ লগতে তাত উপস্থিত নথকা কিন্তু ভৱিষ্যতে জন্মিবলগীয়া ইছৰাইলীয় সন্তানবোৰৰ কাৰণেও এই নিয়ম প্ৰযোজ্য হ'ব। 22 নম্বৰ পদৰ পৰা 27 নম্বৰ পদলৈকে আমি পঢ়িলে পাওঁ যে ইছৰাইলৰ লোকসকলৰ অবাধ্যতাৰ কাৰণে সেই প্ৰতিজ্ঞাৰ দেশখনৰ অতি দুখ লগা অৱস্থা হ'ব। এজন বিখ্যাত লোকে এবাৰ ট্ৰেইনেৰে মধ্যপ্ৰাচ্যৰ পেলেষ্টাইন দেশৰ মাজেৰে ভ্ৰমণ কৰিছিল। আবেলি পৰত তেওঁলোকে জিৰচালেম পাৰ হৈ মৰুসাগৰৰ অঞ্চলখিনি পাইছিলগৈ। সেই সময়ত তেওঁ আন এজন অতি ধনী মানুহৰ সৈতে ট্ৰেইনৰ পিছফালৰ দবাত থিয় হৈ চাৰিওফালৰ দৃশ্যবোৰ চাই আছিল। সেই ধনী মানুহজনে কৈছিল, মই সদায় শুনি আহিছিলো যে এইখনেই সেই প্ৰতিজ্ঞাৰ দেশ, দুগ্ধ মধুবোৱা দেশ, কিন্তু মই এনেকুৱা বেয়া অৱস্থাৰ দেশ আগতে কেতিয়াও দেখা নাই, এনে দুৰৱস্থা মই ক'তো দেখা নাই। তেতিয়া সেই বিখ্যাত মানুহজনে উত্তৰ দিছিল, আপুনি এই কথাখিনি যে ক'লে এই কথাখিনি বিশেষভাৱে মন কৰিবলগীয়া। তেতিয়া তেওঁ বাইবেলখন মেলি পুৰণি নিয়মৰ দ্বিতীয় বিৱৰণ পুস্তকৰ 29 নম্বৰ অধ্যায়টো উলিয়াই 22 নম্বৰ পদটো পঢ়ি শুনালে। মুচিয়ে ঠিক এনেকুৱা ঘটিব বুলি কৈ থৈছিল, দূৰ দেশৰ পৰা অহা পৰজাতিয়ে ঠিক এনেদৰে প্ৰশ্ন কৰিব বুলি কৈ থৈছিল 24 নম্বৰ পদ, যীহুৱাই এই দেশলৈ কিয় এনে কৰিলে, এই মহাক্ৰোধ জ্বলাৰ কাৰণ কি, এইবুলি পৰজাতিৰ লোকবিলাকে প্ৰশ্ন কৰিব। তাৰপিছত সেই বিখ্যাত লোকজনে সেই ধনী মানুহজনক সেই দেশৰ সেই দুৰৱস্থাৰ কাৰণটো দেখুৱালে বাইবেলৰ পৰাই। 25 নম্বৰ পদ, তাতে মানুহবিলাকে ক'ব, কাৰণ এই সিহঁতৰ পূৰ্বপুৰুষবিলাকৰ ঈশ্বৰ যীহুৱাই মিছৰ দেশৰ পৰা সিহঁতৰ সেই পূৰ্বপুৰুষবিলাকক উলিয়াই অনা কালত সিহঁতৰ লগত তেওঁ যি নিয়ম পাতিছিল সেই নিয়মটি সিহঁতে ত্যাগ কৰিলে। দেখিছেনে বাইবেলৰ কথাবোৰ কেনেকৈ আখৰে আখৰে ফলিয়ায়। মানুহবিলাকৰ সৈতে দেশখন ওতঃপ্ৰোতভাৱে জড়িত, গতিকে আমিও ঈশ্বৰৰ প্ৰতি বাধ্য হৈ জীৱন যাপন কৰা আমাৰ বাবে উচিত নহয়নে বাৰু। 28 আৰু 29 নম্বৰ পদ দুটা পাঠ কৰি দিছো, যীহুৱাই ৰাগত ক্ৰোধত আৰু মহাকোপত সিহঁতৰ দেশৰ পৰা উঘালি আজিৰ দৰে আন দেশত সিহঁতক পেলাই দিলে। নিগৃঢ় বিষয়বোৰ আমাৰ ঈশ্বৰ যীহুৱাৰ অধিকাৰ, কিন্তু আমি যেন এই ব্যৱস্থাৰ আটাই বাক্য অনুসাৰে কাৰ্য কৰোঁ, এই নিমিত্তে প্ৰকাশিত বিষয়বোৰ আমাৰ আৰু আমাৰ সন্তানবিলাকৰ যোগে যোগে অধিকাৰ আছে। ইছৰাইলৰ লোকসকলৰ লগত ঈশ্বৰে নিয়মটো স্থাপন কৰাৰ আগতেই ভৱিষ্যতে কি ঘটিব সেই বিষয়ে কৈ দিয়া হৈছিল। নিগৃঢ় তত্ত্ববোৰ ঈশ্বৰৰ হাতত থাকে, বহুতো কথা কেৱল তেওঁহে জানে। কিছুমান বিষয় মানুহে যিমানেই জানিবলৈ চেষ্টা নকৰক কিয় জানিব নোৱাৰে, কাৰণ ঈশ্বৰে জনাই নিদিয়ে। আমি যিখিনি জনা উচিত বা আমি জনা প্ৰয়োজন সেইখিনিহে ঈশ্বৰে আমাক জনায়। এতিয়া 30 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়িছো, এই সকলো বাক্য মই তোমাৰ আগত ৰখা আশীৰ্বাদ আৰু সাও যেতিয়া তোমাক ফলিয়াব, তেতিয়া তোমাৰ ঈশ্বৰ যীহুৱাই যি জাতিবিলাকৰ মাজলৈ তোমাক খেদিব সেই আটাই জাতিবিলাকৰ মাজত যদি এইবোৰ কথা তোমাৰ মনত পৰে আৰু তুমি ও তোমাৰ সন্তানবিলাকে যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যীহুৱালৈ ঘূৰি আজি মই তোমাক যিবোৰ আজ্ঞা দিওঁ সেইবোৰৰ দৰে তেওঁৰ বাক্যলৈ কাণ দিয়া। ইয়াত আমি এটা কথা কৈ ল'ব খুজিছো, আমাৰ অসমীয়া বাইবেলত যদি তোমালোকৰ এইবোৰ কথা মনত পৰে আৰু যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যীহুৱালৈ ঘূৰি, এনেদৰে লিখা আছে। অৰ্থাৎ ইয়াত বুজাৰ সুবিধাৰ কাৰণে যদি শব্দ দুটা ব্যৱহাৰ কৰা হৈছে, কিন্তু আমি যদি ইংৰাজী বাইবেল চাওঁ তাত এই যদি শব্দ দুটা অৰ্থাৎ ইংৰাজীতে ইফ শব্দটো আমি নাপাওঁ। অৰ্থাৎ এই ঘটনাটো ঘটিবই বুলি কোৱা হৈছে, তাৰমানে ইছৰাইলৰ লোকবিলাকৰ এইবোৰ কথা মনত পৰিব আৰু তেওঁলোকে ঈশ্বৰলৈ ঘূৰিব, এই ভাৱটোহে আচলতে প্ৰকাশ পাইছে। ইয়াত ঈশ্বৰে 7টা বিশেষ প্ৰতিজ্ঞা কৰা আমি দেখিবলৈ পাওঁ। এই যিকেইটা প্ৰতিজ্ঞা কৰিছে সেইকেইটা চৰ্তবিহীন। প্ৰথম পদটোত আমি পাওঁ যে ইছৰাইলৰ লোকবিলাকে তেওঁলোকৰ অবিশ্বাস আৰু অবাধ্যতাৰ ফলস্বৰূপে ঈশ্বৰৰ অভিশাপৰ সন্মুখীন হৈ বিভিন্ন দেশৰ জাতিবিলাকৰ মাজত সিঁচৰতি হৈ পৰিব লাগিব। তেওঁলোক সেই প্ৰতিজ্ঞাৰ দেশৰ পৰা উচ্ছন্ন হ'ব লাগিব আৰু এই ঘটনা কেতিয়াবাই ঘটি গ'ল। দ্বিতীয় পদটোত আমি পাওঁ যে নিজ দেশৰ পৰা আঁতৰি গৈ আন জাতিবোৰৰ মাজত সিঁচৰতি হৈ থকা অৱস্থাত ইছৰাইলৰ লোকবিলাকে অনুতাপ কৰিব, তেওঁলোক আকৌ ঈশ্বৰলৈ ঘূৰি আহিব। কিছুমানে প্ৰশ্ন কৰিব পাৰে যে ইছৰাইলৰ লোকবিলাকে আকৌ ঈশ্বৰৰ বাধ্য হোৱা কাৰণেহে ঈশ্বৰে তেওঁলোকক প্ৰতিজ্ঞাৰ দেশলৈ আকৌ ঘূৰাই লৈ আহিব নেকি। এই কথাটো দেখাত যুক্তিপূৰ্ণ যেন লাগে, কাৰণ তেওঁলোকৰ অবাধ্যতাৰ শাস্তিস্বৰূপে তেওঁলোকক যিহেতু নিজ দেশৰ পৰা উচ্ছন্ন কৰা হ'ব, গতিকে পুনৰ ঈশ্বৰলৈ উভতি অহা কাৰণেহে তেওঁলোকক সেই দেশলৈ আকৌ উভতাই লৈ অহা হ'ব বুলি ভবাটো স্বাভাৱিক। কিন্তু প্ৰিয় শ্ৰোতা, এই কথাটো সত্য নহয়, এইটো বিধানৰ নিয়ম নহয়, এইটো অনুগ্ৰহৰহে নিয়ম। তেওঁলোক বাধ্য হোৱা কাৰণে তেওঁলোকক ঘূৰাই অনা নহ'ব, কিন্তু ঈশ্বৰে অনুগ্ৰহ দেখুৱাই তেওঁলোকক পুনৰ ঘূৰাই অনা কাৰণেহে তেওঁলোক ঈশ্বৰৰ বাধ্য হ'ব। ঈশ্বৰে তেওঁলোকক দেশলৈ ঘূৰাই আনিব, ইছৰাইলৰ লোকসকলক পৃথিৱীৰ চাৰিওফালৰ পৰা গোটাই সেই প্ৰতিজ্ঞাৰ দেশলৈ আকৌ ঘূৰাই লৈ অনা বিষয়টোৱেই পুৰণি নিয়মৰ অতি কমেও 12টা ভৱিষ্যৎবাণীৰ মূল বিষয়। আমি আমাৰ অধ্যয়ন চলাই যাওঁতে সেইবোৰ দেখিবলৈ পাম। তেতিয়া সেইবোৰলৈ আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। তিনি নম্বৰ পদটোত এটা বিশেষ কথা প্ৰকাশ পাইছে, সেইটো হৈছে ইছৰাইল জাতিৰ মচীহ অৰ্থাৎ উদ্ধাৰকৰ্তা আকৌ উভতি আহিব। মচীহ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট যে আকৌ পৃথিৱীলৈ আহিব, সেই কথাটো শাস্ত্ৰত প্ৰথমে ইয়াতেই আমি উল্লেখ কৰা পাওঁ। আমি যিহুদাৰ পত্ৰ অধ্যয়ন কৰোঁতে দেখিবলৈ পাম যে হনুকেও প্ৰভু যীশুৱে নিজৰ দূতসমূহক লগত লৈ পুনৰ পৃথিৱীলৈ আহিব বুলি কৈ থৈছিল, কিন্তু সেই কথাটো আমি ইয়াৰ আগতে উল্লেখ কৰা নাপাওঁ। গতিকে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ ইংগিত আমি ইয়াতেই প্ৰথমতে পাওঁ বুলি ক'ব পাৰোঁ। এইটো অতি গুৰুত্বপূৰ্ণ ভৱিষ্যৎবাণী, এইটো এতিয়াও ফলিয়াবলৈ বাকী। প্ৰভু যীশুৰ পুনৰগমন এতিয়াও হোৱা নাই। তেতিয়ালৈকে সেই প্ৰতিজ্ঞাৰ দেশ আশীৰ্বাদপ্ৰাপ্ত নহ'ব আৰু সেই দেশত শান্তি প্ৰতিষ্ঠাও নহ'ব, প্ৰভু যীশু পুনৰ অহাৰ পাছতহে হ'ব। চাৰি আৰু পাঁচ নম্বৰ পদ দুটা পঢ়ি দিছো, খেদি পঠোৱা তোমাৰ কোনো লোক আকাশমণ্ডলৰ অন্তৰ্ভাগত থাকিলেও তোমাৰ ঈশ্বৰ যীহুৱাই তাৰ পৰাই তোমাক আনি গোটাব, তাৰ পৰাই তেওঁ তোমাক লৈ আহিব, আৰু তোমাৰ পূৰ্বপুৰুষবিলাকে অধিকাৰ কৰা দেশলৈ তোমাৰ ঈশ্বৰ যীহুৱাই তোমাক আনিব, আৰু তুমি তাক অধিকাৰ কৰিবা, আৰু তেওঁ তোমাৰ মংগল কৰি তোমাক পূৰ্বপুৰুষবিলাকতকৈও তোমাক অধিককৈ বঢ়াব। এইটো ঈশ্বৰে কৰা চতুৰ্থটো প্ৰতিজ্ঞা। ইছৰাইলৰ লোকসকলে সেই প্ৰতিজ্ঞাৰ দেশতেই পুনৰ সংস্থাপিত হ'ব, আৰু এইটো চৰ্তবিহীন চুক্তি। ঈশ্বৰে কৰা পঞ্চমটো প্ৰতিজ্ঞা হৈছে এইয়ে যে ইছৰাইলৰ লোকসকলৰ সামূহিকভাৱে হৃদয়ৰ পৰিৱৰ্তন হ'ব, গোটেই জাতিটোৰেই অন্তৰ সলনি হৈ পৰিব। ছয় নম্বৰ পদত আমি দেখা পাওঁ এই কথা, ঈশ্বৰে গোটেই ইছৰাইল জাতিটোৰেই হৃদয় সলনি কৰি দিব। এই প্ৰতিজ্ঞাটোৰ বিষয়ে আমি জিৰিমিয়া আৰু হোছেয়া ভাৱবাদীৰ পুস্তকতো পঢ়িবলৈ পাওঁ, আৰু নতুন নিয়মত পাচনি পৌলে ৰোমিয়া পুস্তকত এই কথাটো পুনৰ দোহাৰিছে। তাৰ পাছত আমি ছয় নম্বৰ প্ৰতিজ্ঞাটো পাওঁ। এই প্ৰতিজ্ঞা মতে ইছৰাইল জাতিৰ শত্ৰুবোৰৰ বিচাৰ কৰা হ'ব। ইছৰাইলৰ লোকবিলাক ঈশ্বৰৰ অনুগ্ৰহত নিজৰ দেশত পুনৰ সংস্থাপিত হ'ব আৰু তেওঁলোকৰ শত্ৰুবোৰে ঈশ্বৰৰ বিচাৰৰ সন্মুখীন হ'ব। আৰু শেষত অতি গুৰুত্বপূৰ্ণ কথা এইয়ে যে ইছৰাইলৰ লোকসকলে ঈশ্বৰে প্ৰতিজ্ঞা কৰা সকলোবিলাক আশীৰ্বাদ ভোগ কৰিবলৈ পাব। এই কথাটো আমি ন আৰু দহ নম্বৰ পদত পাওঁ। পাঠ কৰি দিছো, যদি তুমি নিজ ঈশ্বৰ যীহোৱাৰ বাক্যলৈ কাণ দি এই ব্যৱস্থা পুস্তকত লিখা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ পালন কৰা আৰু সকলো মনেৰে ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যীহোৱালৈ ঘূৰা, তেন্তে তোমাৰ ঈশ্বৰ যীহোৱাই মংগলৰ অৰ্থে তোমাৰ হাতে কৰা আটাই কাৰ্য সামফল কৰি তোমাৰ গৰ্ভফলেৰে, পশুৰ গৰ্ভফলেৰে আৰু ভূমিৰ ফলেৰে তোমাক ঐশ্বৰ্যমন্ত কৰিব, কিয়নো যীহোৱাই তোমাৰ পূৰ্বপুৰুষবিলাকত যেনেকৈ আনন্দ কৰিছিল, মংগলৰ অৰ্থে পুনৰাই তোমাতো তেনেকৈ আনন্দ কৰিব। ইছৰাইলৰ লোকসকলে ঈশ্বৰৰ বাধ্য হৈ সকলোবোৰ আশীৰ্বাদ ভোগ কৰিব। এঘাৰ পদৰ পৰা চৈধ্য নম্বৰ পদলৈ পাঠ কৰি দিছো, কিয়নো মই আজি তোমাক যি ব্যৱস্থা দিছো সেয়ে তোমাৰ জ্ঞানে ঢুকি পাব নোৱাৰা নহয়, আৰু সেয়ে তোমাৰ পৰা দূৰো নহয়, সেয়ে আকাশত নহয় যে আমি তাক পালন কৰিবৰ নিমিত্তে কোনে আমাৰ কাৰণে আকাশলৈ উঠি তাক আনি আমাক শুনাব এই বুলি ক'ব লাগিব, আৰু সেয়ে সমুদ্ৰৰ সিপাৰেও নহয় যে আমি তাক পালন কৰিবৰ নিমিত্তে কোনে আমাৰ কাৰণে সমুদ্ৰ পাৰ হৈ তাক আনি আমাক শুনাব এই বুলি ক'ব লাগিব, কিন্তু পালন কৰিবৰ নিমিত্তে সেই বাক্য তোমাৰ নিচেই ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে। ঈশ্বৰৰ আজ্ঞাসমূহ পালন কৰাৰ ক্ষেত্ৰত ইছৰাইলৰ লোকসকলে আচলতে কোনো অজুহাত দেখুৱাব নোৱাৰে। তেওঁলোকে সেই আজ্ঞাসমূহ শুনা নাই বা বুজা নাই বুলি ক'ব নোৱাৰে, কাৰণ তেওঁলোকক মুচিৰ যোগেদি অতি স্পষ্টভাৱে এই আজ্ঞাসমূহ বাৰে বাৰে বুজাই দিয়া হৈছে। প্ৰভু যীশুৰ শুভবাৰ্তা শুনিবলৈ সুবিধা থকা দেশত বাস কৰা আমাৰ প্ৰতিজন লোকৰো দায়িত্ব আছে। আমিও কোনো অজুহাত দেখুৱাব নোৱাৰো প্ৰভু যীশুৰ শুভবাৰ্তা কেতিয়াও শুনিবলৈ নোপোৱা বুলি। পোন্ধৰ আৰু ষোল্ল নম্বৰ পদ, চোৱা মই আজি তোমাৰ আগত জীৱন আৰু মংগল, মৃত্যু আৰু অমংগল ৰাখিছো। তোমাৰ ঈশ্বৰ যীহুৱাক প্ৰেম কৰিবলৈ, তেওঁৰ পথত চলিবলৈ আৰু তেওঁৰ আজ্ঞা বিধি ও শাসন প্ৰণালীবোৰ পালন কৰিবলৈ মই আজি তোমাক আজ্ঞা দিছো। তাকে কৰিলে তুমি জীয়াই থাকিবা আৰু বৃদ্ধি পাবা, আৰু যি দেশ অধিকাৰ কৰিবলৈ গৈছা সেই দেশত তোমাৰ ঈশ্বৰ যীহুৱাই তোমাক আশীৰ্বাদ কৰিব। এই কথাখিনি মচীহে ইছৰাইলৰ লোকসকলৰ আগত প্ৰত্যাহ্বান হিচাপে ৰাখিছে। ইছৰাইলৰ লোকসকলে এতিয়া সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰিবলৈ সাজু হৈছে। মচীহে তেওঁলোকক আগৰ কথাবোৰ সোঁৱৰাই দিছে আৰু এইবুলি সাৱধান কৰি দিছে যে তেওঁলোক অবাধ্য হৈ পৰিলে সেই দেশৰ পৰা উচ্ছন্ন হ'ব লাগিব, গতিকে তেওঁলোকে যাতে ঈশ্বৰক প্ৰেম কৰি ঈশ্বৰৰ আজ্ঞা পালন কৰি ঈশ্বৰৰ পথত চলে তাৰ বাবে মুছিয়ে তেওঁলোকক বিশেষভাৱে আদেশ কৰিছে। বিশ নম্বৰ পদ, এই হেতুকে যীহুৱাই তোমাৰ পূৰ্বপুৰুষ অব্ৰাহাম, ইছহাক আৰু জাকুবক যি দেশ দিম বুলি তেওঁবিলাকৰ আগত শপত কৰিছিল সেই দেশত তুমি বাস কৰিবৰ অৰ্থে তুমি যেন তোমাৰ ঈশ্বৰ যীহুৱাক প্ৰেম কৰা, তেওঁৰ বাক্যলৈ কাণ দিয়া আৰু তেওঁত আসক্ত হোৱা, কিয়নো সেয়ে তোমাৰ জীৱন আৰু তোমাৰ দীঘল আয়ুস। এই নিমিত্তে তুমি গোটেই বংশৰে সৈতে জীয়াই থাকিবলৈ জীৱনক মনোনীত কৰা। আমি পুনৰ দোহাৰিব খুজিছো, প্ৰেম আৰু বাধ্যতাই হৈছে দ্বিতীয় বিৱৰণ পুস্তকখনৰ মূল বিষয়। যদি এই বিষয়টো ইছৰাইলৰ লোকসকলৰ বাবে ইমান গুৰুত্বপূৰ্ণ আছিল তেন্তে আজি আমাৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ, কাৰণ এয়া হৈছে অনুগ্ৰহৰ কাল। আজি ঈশ্বৰে আমাক ইমান কথা জনাই দিছে, তেওঁক নিজকে সম্পূৰ্ণৰূপে আমাৰ আগত প্ৰকাশ কৰিছে প্ৰভু যীশুখ্ৰীষ্টৰ ৰূপত। যিহেতু আমাক অধিক দিয়া হৈছে, আমাৰ দায়িত্বও অধিক। যদিহে আমি ঈশ্বৰক অৱহেলা কৰি থাকোঁ তাৰ বাবে আমি এদিন অনুতাপ কৰিবলগীয়া হ'ব। ঈশ্বৰে নিজে বিশেষভাৱে বাছি লোৱা ইছৰাইল জাতিকেই যদি অবাধ্যতাৰ বাবে ইমান কঠোৰ শাস্তি দিছিলে, ঈশ্বৰক অৱহেলা কৰি আমি জানো সাৰি যাব পাৰিম। কিন্তু আজি আনন্দৰ কথা কি জানেনে, প্ৰভু যীশুক গ্ৰহণ কৰি নতুন জন্ম লোৱাৰ লগে লগে আমি এখন নতুন অন্তৰো পাওঁ আৰু ঈশ্বৰে আত্মাৰূপে আমাক বাস কৰিবলৈ লয়। তেওঁৰ বাধ্য হৈ চলিবলৈ তেওঁৱেই আমাক সহায়ো কৰে। সেই বিশেষ সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে, চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন পথ নিসংগতা যেতিয়া হতাশ আনে, জীৱন পথ নিসংগতা যেতিয়া হতাশ আনে, প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে সান্তনার সাগর তুমিয়ে সাধন।